كيف يهدي الله قوما كفروا بعد إيمانهم وشهدوا أن الرسول حق وجاءهم البينات والله لا يهدي القوم الظالمين.
الله কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব যিসকলে ঈমান পোষণ কৰাৰ পিছত আৰু ৰাসূলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত লগতে সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰি কৰিছে? আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।